নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। 415 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। 731 বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত 2000 গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, 1620 গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, 72টা আৱাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেশ্যন আৰু গ্ৰাফিক্স, ড্ৰোন আৰু নেভিগেশ্যন প্ৰযুক্তি, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণুজ পেগু, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ স্থাপনৰ সমগ্ৰ পৰিকল্পনাক প্ৰশংসা কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
Today, by what you've done, the world will come to know of the quality of institution that you're setting up here. So it is wonderful that a university in the very place where she gave life for this country is being set up. The Chief Minister spoke elaborately about what it means, how much is going to go in terms of revenue resources for building this university. So I won't get into that.
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ খানাপাৰাত নিৰ্মীয়মান জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। 5000 আসনযুক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ই উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত আজি জিলাভিত্তিক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জয়ন্তীৰ সৈতে সংগতি ৰাখি এটা পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশক স্বাধীন কৰাৰ ক্ষেত্ৰত যিসকলে বলিষ্ঠ পদক্ষেপ লৈছিল আৰু ভাৰতবাসীৰ মনত একতা আৰু অখণ্ডতাৰ অনুভৱ জগাই তুলিছিল সেইসকলৰ ভিতৰত চৰ্দাৰ বল্লভভাই পেটেল অন্যতম। অসমীয়া ভাষাত মন্তেশ্বৰী শিক্ষাৰ বাট কটীয়া যোৰহাটৰ বাল্যভৱন হাইস্কুলৰ মহাৰাজত জয়ন্তী সামৰণি অনুষ্ঠান আজিৰে পৰা 3 দিনাকৈ অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে এই সমাৰোহ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বাৰেৰহণীয়া শোভাযাত্ৰা আৰু চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে মহাৰাজৰ জয়ন্তী উপলক্ষে প্ৰকাশিত প্ৰজ্ঞাতীৰ্থ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই অনুষ্ঠানতে বিশ্ববিদ্যালয়খনৰ বিভিন্ন ছাত্ৰগোটে প্ৰকাশ কৰা হাতে লিখা আলোচনীসমূহো উন্মোচন কৰা হয়। উন্মোচনী ভাষণত সাহিত্যিকগৰাকীয়ে অসমীয়া ভাষা ৰক্ষা আৰু চৰ্চাৰ ক্ষেত্ৰত বাল্যভৱনৰ নৱপ্ৰজন্মই 6খনকৈ হাতে লিখা আলোচনী নিয়মীয়াকৈ প্ৰকাশৰ দৰে পদক্ষেপ লৈ অহৰহ চেষ্টা চলাই আহিছে। তেওঁ লগতে এনে পদক্ষেপে ধ্ৰুপদী ভাষাটোৰ ক্ষেত্ৰত আহি পৰা সংকটৰ সংশয়ৰো অৱসান ঘটাব বুলি আশা প্ৰকাশ কৰে। আজি অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰকাশন গোষ্ঠীৰ সহযোগত 1998 চনত ছাত্ৰ সমাজে প্ৰকাশ কৰি উলিওৱা এ হিষ্ট্ৰী অব দ্য আছাম কোম্পানী 1839-1953 শীৰ্ষক এখন গৱেষণা গ্ৰন্থ উন্মোচন কৰা হয়। টাই আহোম বংশৰ শিপাৰ সন্ধানত ম্যানমাৰৰ পৰা অসমলৈ অহা পৰ্যটকৰ এটা দলে আজি চৰাইদেউ জিলাৰ ঐতিহাসিক মৈদাম পৰিদৰ্শন কৰে। 5জনীয়া এই দলটো মৈদামৰ ঐতিহ্য আৰু নিৰ্মাণশৈলী দেখি অভিভূত হৈ পৰে। এওঁলোকে আহোম ৰাজবংশ পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰি টাই আহোম সংস্কৃতি আৰু ইতিহাসৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। দলটোৱে আহোম যুগৰ ঐতিহাসিক স্থানসমূহো পৰিদৰ্শন কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে শিৱসাগৰ জিলাৰ বিভিন্ন কীৰ্তিস্তম্ভ দৰ্শন কৰাৰ লগতে ডিব্ৰুগড়, হাবুং আদি অঞ্চল ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত ডিব্ৰুগড়ৰ টিংখাং চাহ বাগিচাত আজি এখন প্ৰাথমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্ৰী বিমল বৰাই এই বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি কয় যে উদ্যোগে চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ সন্তানসকলৰ শৈক্ষিক উন্নয়ন সম্ভৱ কৰি তুলিব। ইয়াৰ ফলত তেওঁলোকৰ বাবে এটা সুৰক্ষিত, সুৰুচিপূৰ্ণ পৰিৱেশ গঢ় লৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ডিমা হাছাও জিলাৰ হাৰাংগাঁও জাওৰ বোলচল জলপ্ৰপাতত আজি শিলচৰ NIT অভিযান্ত্ৰিক বিভাগৰ প্ৰথম বৰ্ষৰ দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ গা ধুবলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। NDRFএ 3গৰাকী ছাত্ৰ ছাত্ৰীৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে। ছাত্ৰ ছাত্ৰীগৰাকী উত্তৰ প্ৰদেশ আৰু বিহাৰৰ চৌহাট ৰায়, সৰ্বকৃতিকা আৰু ৰাধিকা বুলি জানিব পৰা গৈছে। ধেমাজি জিলাৰ জোনাইৰ ৰাজাখানাত আজি পুৱা ৰেলৰ খুনাত এজন লোকৰ মৃত্যু হয়। ৰাজাখানা ৰেল দলঙৰ সমীপত ৰঙীয়া অভিমুখী নামনি মোৱা ৰেলখনে মহতিয়ানিয়া লোকজন জোনাইৰ 1নম্বৰ ৰাজাগাঁৱৰ 60 বছৰীয়া তিলক ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। সন্ধিয়া 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।